মুখ্যমন্ত্ৰীয়ে জিলাখনত 140,69,00,000 টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে 2022 চনৰ 10 ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৱৰ্ত ভৱনৰ আজি উদ্বোধন কৰে। তেওঁ লগতে 15,57,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা বিশ্বনাথৰ স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰটোও মুকলি কৰে। ডঃ শৰ্মাই আজি 1 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জনজাতীয় জিৰণি গৃহ আৰু অতিৰিক্ত সহকাৰী আয়ুক্তৰ আৱাসগৃহটো উদ্বোধন কৰে। 91,00,000 টকা ব্যয়েৰে এই গৃহটো নিৰ্মাণ কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে বিশ্বনাথৰ বৰগাং নিউ কেটেলা খেলপথাৰত আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন মহিলাক উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অশোক সিংহাল, সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত ঘাটোৱাৰো উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত বিহালী বিধানসভা সমষ্টিৰ 23,375 গৰাকী মহিলালৈ প্ৰথম পৰ্যায়ৰ চেক প্ৰদান কৰা হ'ব। পৰ্যায়ক্ৰমে অসমৰ আন আন বিধানসভা সমষ্টিসমূহতো মহিলাসকলক এই চেক প্ৰদান কৰা হ'ব। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উলহ মালহেৰে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰা হৈছে। দিনৰ ভাগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লয়। ঈদ উপলক্ষে ৰাজ্যৰ মছজিদ আৰু ঈদগাহসমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। লগতে অতিথিক আপ্যায়নৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঘৰে ঘৰে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে। গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰ, গণেশগুৰি, হাতীগাঁওকে ধৰি বিভিন্ন অঞ্চলৰ বজাৰসমূহত ঈদৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে কালি জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত হয়। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বৰপেটা জিলাতো আজি পুৱাৰ ভাগত সমূহীয়া নামাজ আদায় কৰা হয়। জিলাখনৰ ভেল্লা, কলগাছিয়া, হাউলি, মল্লিয়া, কয়াকুচি আদি অঞ্চলত অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে অংশগ্ৰহণ কৰে। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপজা দিনটো আজি সমগ্ৰ ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা প্ৰথম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শান্তিৰ আৰ্হিস্বৰূপ বড়োলেণ্ডৰ ৰূপান্তৰ আৰু ভৱিষ্যতৰ লক্ষ্য বিষয়ত বক্তৃতা আগবঢ়ায়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সমুদ্ৰগুপ্ত কাশ্যপ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কোকৰাঝাৰ জিলাৰ দোতমাস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলীৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তামোলপুৰ জিলাৰ গুৰেশ্বৰতো আজি ছাত্ৰ দিৱস পালন কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ জিলা সমিতি আৰু শুক্লাই শ্বেৰফাং আঞ্চলিক সমিতিৰ উদ্যোগত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আয়োজিত কাৰ্যসূচীত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, গায়িকা সুলেখা বসুমতাৰী, অভিনেতা ফেইলাজে বৰগয়াৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে দূৰদৰ্শী আৰু প্ৰতিভাসম্পন্ন উপেন্দ্ৰনাথ ব্ৰহ্মই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কৰ পৰিদৰ্শকৰ চাকৰি ত্যাগ কৰি বড়ো জনগোষ্ঠীয় আন্দোলনক নেতৃত্ব দিছিল। জনগোষ্ঠীটোৰ আশা আকাংক্ষা আৰু সমস্যাসমূহ দূৰ কৰাৰ বাবে তেওঁ গণতান্ত্ৰিক পন্থাৰে প্ৰয়াস চলাইছিল। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 3 বজাত সামৰণি পৰিছে। গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰদল, অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। জলসম্পদ মন্ত্ৰী তথা বিজেপিৰ নেতা পীযুষ হাজৰিকাই আজি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। শ্ৰীহাজৰিকাই বামুনিগাঁও পৰিষদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ৰাভা, বুন্দাপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মেঘালী ৰাভা আৰু গোবৰ্ধন পৰিষদৰ জ্যোতিষ চন্দ্ৰ ৰাভাৰ হৈ প্ৰচাৰ চলায়। আজি প্ৰচাৰ অভিযানৰ অন্তিম দিনা কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। তৃণমূল কংগ্ৰেছ দলেও আজি নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। গোৱালপাৰা জিলাত 19টা আৰু কামৰূপ জিলাত 14টা সমষ্টিত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে পৰিষদৰ 40খন আসনৰ ভিতৰত 4খনৰ বাবে সদস্য মনোনীত কৰা হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।